জিহিজকেল পঁচিছ অধ্যায়। অমুনৰ সন্তানসকলৰ বিৰুদ্ধে কোৱা ভাৱবাণী। তেতিয়া যিহুৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুমি অমুনৰ সন্তানসকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাৱবাণী প্ৰচাৰ কৰা। তুমি অমুনৰ সন্তানসকলক কোৱা, তোমালোকে প্ৰভু যিহুৱাৰ বাক্য শুনা। প্ৰভু যিহুৱাই এই কথা ঘোষণা কৰিছে, মোৰ ধৰ্মধাম যেতিয়া অপবিত্ৰ হৈছিল, তেতিয়া তাৰ সৈতে আৰু ইজৰাইলৰ ভূমি ধ্বংস হোৱাত তাৰ সৈতে আৰু যিহুদা বংশ দেশান্তৰলৈ যোৱাৰ সময়ত সেই বংশৰ সৈতে ভাল হৈছে এই বুলি তোমালোকে কৈছিলা। এই হেতুকে চোৱা, অধিকাৰৰ অৰ্থে মই তোমাক পূব দেশীয় লোকসকলৰ হাতত শুধাই দিম। তেওঁলোকে তোমাৰ মাজত নিজ নিজ চাউনীৰ পাতিব আৰু তোমাৰ মাজত নিজৰ নিজৰ বসতি স্থান কৰিব। তেওঁলোকে তোমাৰ ফল খাব আৰু তোমাৰ গাখীৰ পান কৰিব। আৰু মই ৰব্বাক উত্তৰ হাল বনাম আৰু অমুনৰ লোকসকলৰ দেশখন মেৰ হোৱা গঁৰাল কৰিম। তাতে মই যে যিহুৱা তাক তোমালোকে জানিবা, কিয়নো প্ৰভু যিহুৱাই এই কথা কৈছে, তুমি হাততালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইজৰাইল দেশৰ অহিতে তোমাৰ প্ৰাণ জোৰাই হিংসাৰে আনন্দ কৰিলা। এই হেতুকে চোৱা, মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লোট দ্ৰব্য স্বৰূপে তোমাক শুধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম। দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহুৱা ইয়াক তুমি জানিবা। মোৱাবৰ, ইডুমৰ আৰু পলেষ্টিয়াসকলৰ বিৰুদ্ধে কোৱা ভাৱবাণী। প্ৰভু যিহুৱাই এই কথা কৈছে, চোৱা, যিহুদাৰ বংশ আন সকলো জাতিৰ দৰেই হ'ল। এই হেতুকে চোৱা, নগৰ কেইখনৰ পুনে বৈদ জিচিমুত, বাল মিউন আৰু কিৰিয়াথৰিম দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰকেইখনৰ পুনে অমুনৰ লোকসকলৰ অহিতে, যিসকললৈ পূব দেশীয় সন্তানসকলৰ বাবে মই মোৱাবৰ দাঁতিত বাট উলিয়াম আৰু অমুনৰ লোকসকলক জাতিবোৰৰ সোঁৱৰণত নাথাকিবৰ বাবে মই অধিকাৰৰ অৰ্থে সেইবোৰ তেওঁলোকক দিম আৰু মই মোৱাবক দণ্ড দিম। তেতিয়া মই যে যিহুৱা ইয়াক তেওঁলোকে জানিব। প্ৰভু যিহুৱাই এই কথা কৈছে, ইডুমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহুদাৰ বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দুখ কৰিলে। সেইবাবে প্ৰভু যিহুৱাই এই কথা কৈছে, মই ইডুমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম আৰু তৈ মনেৰে পৰা মই তাক ধ্বংসস্থান কৰিম। দদানলৈকে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ'ব। মোৰ প্ৰজা ইজৰাইলৰ দ্বাৰাই মই ইডুমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম আৰু তেওঁলোকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইডুমত কাৰ্য কৰিব। তেতিয়া তেওঁলোকে মোৰ প্ৰতিশোধ বুজি পাব। এইয়ে হৈছে প্ৰভু যিহুৱাৰ ঘোষণা। প্ৰভু যিহুৱাই এই কথা কৈছে, পলেষ্টিয়াসকলে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য কৰিলে আৰু চিৰস্থায়ী শত্ৰুতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিশোধ ল'লে। এইকাৰণে প্ৰভু যিহুৱাই এই কথা কৈছে, চোৱা, মই পলেষ্টিয়াসকলৰ অহিতে মোৰ হাত মেলি পৰেথিয়াসকলক উচ্ছন্ন কৰিম আৰু সমুদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম আৰু কোপযুক্ত নানা ধমকি দি মই তেওঁলোকৰ ওপৰত মহা প্ৰতিকাৰ সাধিম। আৰু মই তেওঁলোকৰ ওপৰত প্ৰতিকাৰ সাধিলে মই যে যিহুৱা ইয়াক তেওঁলোকে জানিব।